নমস্কাৰ, এই আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। আজি পহিলা বহাগ, ৰঙালী বিহুৰ দ্বিতীয় দিনটো আজি মানুহ বিহু হিচাপে পালনৰ বাবে ৰাজ্যজুৰি উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰঙালীৰ পদূলিত অসমীয়া নৱবৰ্ষক আদৰিবৰ বাবে মাহ হালধিৰে গা ধুই অসমবাসী সাজু হৈছে। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঢোল পেঁপা গগনাৰ শব্দে মুখৰিত কৰি তুলিছে। আজি অসমবাসীয়ে হেঁপাহৰ বিহুৱান বিনিময় কৰি পৰস্পৰৰ কুশল কামনা কৰাৰ লগতে জ্যেষ্ঠজনৰ আশীষ ল'ব। পিঠা পনা জা জলপানেৰে অতিথি আপ্যায়নৰ বাবে প্ৰতিগৰাকী অসমীয়া উৎসাহেৰে সাজু হৈছে। সাত বিহুলৈ চলিবলগীয়া এই উৎসৱমুখৰ সময়ৰ আনন্দ ভগাই লবলৈ জনসাধাৰণ উৎসাহেৰে সাজু হৈছে। বিহুৰ বাবে প্ৰয়োজনীয় বিবিধ সামগ্ৰীৰে বজাৰসমূহ উভৈনদী হৈছে। বিভিন্ন ঠাইত মঞ্চ বিহুৰ কাৰ্যসূচীও হাতত লোৱা হৈছে। কালি গুৱাহাটীৰ যশ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ মুকলি বিহু কাৰ্যসূচী ৰূপায়ণ কৰে। মাজুলীৰ সত্ৰসমূহৰ লগতে উজনি অসমৰ আটাইকেইখন জিলা আৰু নামনি অসমতো বিহু উপলক্ষে আনন্দমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। গোলাঘাট জিলাত মানুহ বিহু পালন সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা হিৰণ্য গগৈ।
আজি পহিলা বহাগ, ৰঙালী বিহুৰ উপলক্ষে ৰাজ্যজুৰি আনন্দ উৎসাহৰ মাজতে উদযাপন হৈছে মানুহ বিহু। ৰঙালী বিহুৰ এই বিশেষ দিনটোত পুৱাতে গা পা ধুই নতুন বস্ত্ৰ পৰিধান কৰি আত্মীয় স্বজনৰ ঘৰে ঘৰে পিঠা পনা লাড়ু আদি খাদ্য খোৱাৰ লগতে জ্যেষ্ঠসকলক সেৱা কৰি আশীৰ্বাদ লোৱাৰ নিয়ম। ইয়াৰ লগে লগে গৰু বিহুৰ গধূলিৰ পৰাই গাঁৱে ভূঞে গৃহস্থৰ চোতালত বিহু গাই যুৱক যুৱতীসকলে ঢোল পেঁপা গগনা আদিৰ সুৰত মতলীয়া হোৱা দেখা গৈছে। আনহাতে গোলাঘাট জিলাখনৰ বহু ঠাইত সাংস্কৃতিক অনুষ্ঠান আৰু বিহু প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। মানুহ বিহুৰ এই দিনটোত সমাজত সৌহাৰ্দ্য আৰু একতাৰ বাৰ্তা প্ৰসাৰিত হয়। সকলোৰে মুখত হাঁহি আৰু হৃদয়ত নতুন আশা লৈ বহাগৰ এই উৎসৱে অসমৰ জনজীৱনৰ এক নতুন উৎসাহ কঢ়িয়াই আনিছে। এনেদৰে আনন্দ আৰু ঐতিহ্যৰ মাজেৰে আজি উদযাপিত হৈছে মানুহ বিহু।
শিৱসাগৰ জিলাত সদৌ টাই আহোম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আৰু ৰংপুৰবাসীৰ সহযোগত ৰংঘৰৰ বাকৰিত আজি দিনজোৰা কাৰ্যসূচীৰে ৰঙালী বিহু পালন কৰিবলৈ লোৱা হৈছে। আজি পুৱা বিহুৰ পতাকা উত্তোলনেৰে উৎসৱৰ পাতনি মেলা হ'ব। পুৱা 10 বজাত প্ৰতীকী স্বৰ্গদেৱক লৈ ঐতিহাসিক তলাতল ঘৰৰ পৰা ৰংঘৰৰ বাকৰিলৈ সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হ'ব। সাংস্কৃতিক অনুষ্ঠানত বিহু হুঁচৰি, টাই বিহু, গাভৰু বিহু দল আৰু 100 গৰাকী ঢুলীয়া নাচনীয়ে বিহু নাচ প্ৰদৰ্শন কৰাৰ লগতে জনপ্ৰিয় শিল্পীয়ে গীত পৰিৱেশন কৰিব। অনুষ্ঠানত ৰংঘৰৰ ৰংহিঙা শীৰ্ষক স্মৃতিগ্ৰন্থ অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামীয়ে উন্মোচন কৰিব। লোক সংস্কৃতিৰ সাধক দ্বিজেন গগৈক এই অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। কামৰূপ জিলাতো বিগত বছৰৰ দৰে পৰম্পৰা ৰক্ষা কৰি ৰঙালী বিহুৰ আয়োজন কৰা হৈছে। ৰঙীয়া মহকুমাৰ ৰঙালী বিহু সন্মিলনীয়ে অনুষ্ঠানৰ লগত সংগতি ৰাখি মুকলি বিহু, জ্যেষ্ঠজনক সেৱা আৰু কনিষ্ঠজনক আশীৰ্বাদ প্ৰদান, জেং বিহু আদিৰ আয়োজন কৰিছে। পূব ৰঙীয়া প্ৰগতি সংঘটো বিহু উপলক্ষে বিভিন্ন কাৰ্যসূচী হাতত লোৱা হৈছে। ইপিনে অসমীয়া নতুন বছৰৰ প্ৰথম দিন উপলক্ষে আজি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত সিদ্ধিদাতা গণেশ পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আজি ডেকা বুঢ়া সকলোৱে মিলি হুঁচৰি গোৱা পৰম্পৰা ৰক্ষা কৰা হৈছে। বিভিন্ন অঞ্চলত বিহু উপলক্ষে পৰম্পৰাগত খেল ধেমালি, বিহু নাচ, ঢোলবাদন, পেঁপাবাদন, পিঠা পনা প্ৰস্তুত কৰা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। পাঠশালা আঞ্চলিক ছাত্ৰ সন্থাই মুকলি বিহু উদযাপনৰ সৈতে সংগতি ৰাখি আজি বিশিষ্ট সমাজসেৱক তথা শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামীক পাঠশালা বঁটাৰে সন্মানিত কৰিব। অসম সাহিত্য সভাই আজি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে উদযাপন কৰিব। সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই প্ৰকাশ কৰা মতে ৰাজ্যৰ ভাষা সাহিত্য সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ বাবে কাম কৰি থকা তথা জাতীয় জীৱনলৈ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়োৱা 5000 গৰাকী ব্যক্তিক আজি পুৱা 9 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত সাহিত্য সভাৰ বিষয়ববীয়াই ঘৰে ঘৰে গৈ সন্মানিত কৰিব। নিজৰ দিন উপলক্ষে ৰাজ্যৰ জাতীয় জীৱনলৈ বৰঙণি যোগোৱা দেশৰ অন্যান্য ৰাজ্য আৰু বিদেশত বাস কৰা 65 বছৰ ঊৰ্ধৰ ব্যক্তিসকলক সাহিত্য সভাৰ উদ্যোগত উলগনি পত্ৰ প্ৰেৰণ কৰি সন্মানিত কৰা হ'ব। অসম সাহিত্য সভাৰ উদ্যোগত আজি বহাগৰ পহিলা দিনটোত 1433 ভাস্কৰাব্দলৈ আদৰণি আৰু ভাস্কৰাব্দ সূচনা দিৱস শীৰ্ষক এটা অনুষ্ঠানৰো আয়োজন কৰা হৈছে। গুৱাহাটীৰ আমবাৰীস্থিত সাহিত্যচাৰ্য লক্ষ্মীনাম সদনত এই অনুষ্ঠানটি আয়োজন কৰা হৈছে। বড়ো জনগোষ্ঠীৰ লোকসকলে কাইলৈৰে পৰা বৈশাগু উৎসৱ পালন কৰিছে। এই উপলক্ষে আজি বাথৌ মন্দিৰত প্ৰাৰ্থনা জনাই বড়ো ডেকাসকলে কান্ধত খাম, হাতত চিফুং, চেৰজা তুলি লৈ গঞাৰ ঘৰে ঘৰে গৈ বৈশাগু উৎসৱৰ গান গাব। এই উৎসৱ 7 দিন ধৰি চলিব। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব। নমস্কাৰ।